আহা কামৰ কথা কওঁ তোমাক।
এক্স-ৰে, চিটি স্কেন, ডেন্টেল এক্স-ৰে বা মেমোগ্ৰাফি আদি কৰাবৰ বাবে যেতিয়াই আপুনি যায়,
সৰ্বপ্ৰথমে চাওক, পৰীক্ষা কৰক।
এইবোৰ হওক AERB-ৰ দ্বাৰা অনুজ্ঞাপত্ৰধাৰী। AERB-ৰ দ্বাৰা ই লাইচেন্সিকৰণৰ আছে সুবিধা?
তেন্তে কি হৰ সুবিধা?
AERB লাইচেন্সৰ উদ্দেশ্য এই মেচিনত কাম কৰোতা তথা ৰোগীক ৰেডিয়েশ্যনৰ পৰা সুৰক্ষা। ই লাইচেন্সিকৰণৰ প্ৰক্ৰিয়া জানিবৰ বাবে লগ ইন কৰক www.aerb.gov.in। এটমিক এনাৰ্জি ৰেগুলেটৰী বোৰ্ড, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে জাৰি।